你。বাতৰি পঢ়িছো পুলক গগৈ। এতিয়া প্ৰধান বাতৰি সমূহ হল,
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায়সংগত বুলি ক'ব পৰা নাযায়। নীতি আয়োগে সমগ্ৰ দেশৰ অভিলেখ জিলা আৰু উন্নয়ন খণ্ডসমূহত থকা ঠাইসকলৰ পৰিপূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ 3 মাহজোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ অধীনত পৰীক্ষণৰ সা সুবিধা, আন্তঃগাঁথনি আৰু প্ৰাতিষ্ঠানিক সহায়ৰ বাবে মানসম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটোক আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায়সংগত বুলি ক'ব পৰা নাযায়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক ক্ষমা কৰি দিয়া দেশসমূহক উদঙাই দি অকলশৰীয়া কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কাজাখাস্তানৰ আস্থানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত আজি এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ মূল লক্ষ্য সন্ত্ৰাসবাদ প্ৰতিহত কৰাত অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁ কয় যে সীমান্তৰে চলোৱা সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। সন্ত্ৰাসবাদৰ প্ৰসাৰৰ বাবে পুঁজি যোগান ধৰা আৰু সদস্য ভৰ্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ মাজত মৌলবাদৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা উচিত। শ্ৰীমোদীয়ে কয় যে ছাংহাই সহযোগিতা সংস্থা এটা নীতি আধাৰিত সংস্থা আৰু ইয়াৰ সহমতে সদস্য ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী পৰিচালিত কৰে। তেওঁ কয় যে বৰ্তমান সদস্য ৰাষ্ট্ৰসমূহে বিশেষকৈ বিদেশ নীতিৰ ভেটি হিচাপে সাৰ্বভৌমত্ব, স্বতন্ত্ৰতা, ভৌগোলিক অখণ্ডতা, সমানতা, পাৰস্পৰিক লাভালাভ, অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু বল প্ৰয়োগ নকৰা অথবা বল প্ৰয়োগৰ ভাবুকি প্ৰদান নকৰাৰ লেখীয়া বিষয়সমূহৰ প্ৰসাৰৰ হকে পৰস্পৰৰ মাজত সহযোগিতা ৰক্ষা কৰি আহিছে। ভাৰতৰ অঞ্চলটোৰ জনসাধাৰণৰ সৈতে সভ্যতাৰ দিশৰ পৰা গভীৰ সম্পৰ্ক আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ছাংহাই সহযোগিতাৰ বাবে মধ্য এছিয়াৰ মধ্যভাগৰ অৱস্থিতিৰ কথা স্বীকাৰ কৰি ভাৰতে অঞ্চলটোৰ স্বাৰ্থ আৰু আকাংক্ষাৰ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে ছাংহাই সহযোগিতা সংস্থাত সহযোগিতা সদায় জনসাধাৰণ কেন্দ্ৰিক। ভাৰতে ছাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষতাৰ সময়ছোৱাত আয়োজন কৰা এছচিঅ মিলেট খাদ্য উৎসৱ, এছচিঅ চলচ্চিত্ৰ মহোৎসৱ, এছচিঅ সুৰজকুণ হস্তশিল্প মেলা, এছচিঅ থিংক টেংক অভিৱৰ্তন আৰু উমৈহতীয়া বৌদ্ধ ঐতিহ্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ লেখীয়া বিভিন্ন অনুষ্ঠানৰ কথা উল্লেখ কৰি এনেধৰণৰ প্ৰচেষ্টাৰ বাবে ভাৰতৰ সহযোগিতাৰ কথা নিশ্চিত কৰে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে কাম অব্যাহত আছে। এনে প্ৰয়াসৰ ভিতৰত বৈদ্যুতিন বাহনৰ প্ৰসাৰ, বিকল্প ইন্ধনৰ ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তন অনুকূল আন্তঃগাঁথনি নিৰ্মাণ অন্যতম। শ্ৰীমোদীয়ে তেওঁৰ বিবৃতিত কয় যে অৰ্থনৈতিক বিকাশৰ বাবে বিভিন্ন সমাজৰ মাজত সহযোগিতা আৰু আস্থাৰ পথ প্ৰশস্ত কৰিব পৰা শক্তিশালী যোগাযোগ ব্যৱস্থা জৰুৰী। প্ৰযুক্তিগত প্ৰগতি সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ প্ৰযুক্তিক সৃষ্টিশীল কৰি তোলা আৰু ইয়াক কল্যাণ তথা প্ৰগতিৰ বাবে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নীতি যুগুতাই তোলা তথা কৃত্ৰিম বুদ্ধিমত্তা অভিযান আৰম্ভ কৰা দেশসমূহৰ ভিতৰত অন্যতম। তেওঁ কয় যে ছাংহাই সহযোগিতা সংস্থাই প্ৰাচীন বসুধৈৱ কুটুম্বকম নীতি অনুযায়ী জনসাধাৰণক একত্ৰিত আৰু সমৃদ্ধিশালী কৰাৰ অনন্য মঞ্চ প্ৰদান কৰে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকোক অভিনন্দন জনায় আৰু বেলাৰুছক নতুন সদস্য হিচাপে সংস্থাটোলৈ আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 8 জুলাইত 4 দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। বিদেশ মন্ত্ৰালয়ে কৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে 22 সংখ্যক ভাৰত ৰাছিয়া সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্ৰীমোদী 8 জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম্প্ৰতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী মোদী 9 জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। ভ্ৰমণকালত শ্ৰীমোদীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱেন ডেৰ বেলেনক সাক্ষাৎ কৰিব আৰু চেঞ্চেলৰ কাৰ্ল নিহামাৰৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰগৰাকীয়ে উভয় দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলকো সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে মস্কো আৰু ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতেও মত বিনিময় কৰিব।
पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो माना जाएगा दोस्त।
छोड़ो कल की बातें, दिल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नहीं आजादी, ये नहीं आजादी,
ये सुधारवादी है, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग मिलेगा तेज न्याय, पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान, न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू, आजाद भारत अपने
कानून। आकाशवाणी নীতি আয়োগে সমগ্র দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ছটা ঘাইসূচকৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ 3 মাহজোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত 112খন অভিলাষী জিলা আৰু 5টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অভিলাষী জিলাৰ কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিক সামৰি লোৱাৰ বিপৰীতে অভিলাষী খণ্ড কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য সেৱা, প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি তথা সামাজিক উন্নয়নক সামৰি লোৱা হৈছে। এই অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান তথা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। কলাধন বৈধকৰণ কৰাৰ অভিযোগৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰাৰ পাছত তেওঁ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ অধীনত পৰীক্ষণৰ সা সুবিধা, আন্তঃগাঁথনি আৰু প্ৰাতিষ্ঠানিক সহায়ৰ বাবে মানসম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে এই আঁচনি 2025-26 বিত্তীয় বৰ্ষলৈকে 200 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটোক আদৰণি জনায়। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁ প্ৰতিযোগিতাত খেলুৱৈসকলে লাভ কৰা অভিজ্ঞতাৰ কথা পাতে। এই বাৰ্তালাপ সদায় মনত থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বিৰাট কোহলি, হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ, জছপ্ৰীত বুমৰাহ এই বাৰ্তালাপত উপস্থিত থাকে। ভাৰতীয় ক্ৰিকেট দল আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। তেওঁলোকক বিপুলভাৱে আদৰণি জনোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায়সংগত বুলি ক'ব পৰা নাযায়। নীতি আয়োগে সমগ্ৰ দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ছটা ঘাইসূচকৰ পৰিপূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ 3 মাহজোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।